এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, পাকিস্তানে সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰিলে উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰকাশ, ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিৰ পাছত প্ৰথমবাৰৰ বাবে দুয়ো দেশৰ মাজত ডি জি এম অ' পৰ্যায়ৰ বৈঠক সম্পন্ন, কেইবাখনো জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ সামৰণি, বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত, এই বছৰতে ৰাজ্যৰ দহখন আদৰ্শ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ, আৰু 17 মে'ত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ পুনৰ আৰম্ভ। অপাৰেচন সিন্দুৰ স্থগিতহে ৰখা হৈছে, বন্ধ হোৱা নাই, আৰু পাকিস্তানে সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰিলে উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। এই অভিযান কেৱল এটা নাম নহয়, বৰং ৰাষ্ট্ৰৰ সামূহিক আৱেগৰ এটা শক্তিশালী প্ৰতীক বুলিও শ্ৰীমোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশি কালি দিয়া ভাষণত এই কথা উল্লেখ কৰি কয় যে সিন্দুৰ অভিযান হৈছে ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। তেওঁ কয় যে ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পাছত অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নতুন নীতি। তেওঁ কয় যে কোনোধৰণৰ পাৰমাণৱিক ভয় ভাবুকি আৰু সন্ত্ৰাসবাদী আক্ৰমণ সহ্য কৰা নহ'ব, আৰু পাকিস্তানে সন্ত্ৰাসবাদী আক্ৰমণ কৰিলে ভাৰতে প্ৰচণ্ড প্ৰত্যাক্ৰমণ কৰিব।
অপাৰেচন সিন্দুৰ নে আতংকে খিলাফ লড়াই মে এক নই লকীর খিচ দি হে, এক নয়া পৈমানা ন্যূ নর্মল তয় কর দিয়া হে। পহলা ভারত পর আতঙ্কী হমলা হুয়া তো মুহ তোড় জবাব দিয়া যায়েগা, হম আপনে তরিকে সে আপনি শর্তোঁ পর জবাব দে কর রহেঙ্গে, হর উস জগহ জাকর কঠোর কার্রওয়াই করেঙ্গে জহাঁ সে আতঙ্কী জড়ে নিকলতি হ্যাঁ। দূসরা কই ভি নিউক্লিয়ার ব্ল্যাকমেল ভারত নহীঁ সহেগা, নিউক্লিয়ার ব্ল্যাকমেল কি আড় মে পনপ রহে আতঙ্কী ঠিকানো পর ভারত সটিক আর নির্ণায়ক প্রহার করেগা। তীসরা হম আতঙ্কী সরপরস্ত সরকার আর আতঙ্কে আকাওঁ কো অলগ অলগ নহি দেখেঙ্গে।
সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া অথবা সহায় কৰা সকলোকো সন্ত্ৰাসবাদীৰ শাৰীতে ধৰা হ'ব বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। অপাৰেচন সিন্দুৰ পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ প্ৰত্যুত্তৰ বুলি উল্লেখ কৰি তেওঁ কয় যে সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে চলিব নোৱাৰে।
ভাৰত কা মত একদম স্পষ্ট হে, টেৰৰ আৰু টক এক সাথ নহি হো সকতে, টেৰৰ আৰু ট্ৰেড এক সাথ নহি চল সকতে, और पानी और खून भी एक साथ नहीं बह सकता।
সশস্ত্ৰ বাহিনীয়ে এই অভিযানৰ জৰিয়তে 100ৰো অধিক সন্ত্ৰাসবাদীক নিঃশেষ কৰে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ভাৰতে সন্ত্ৰাসবাদীৰ মূল কেন্দ্ৰটোক ধ্বংস কৰিলে বুলি মন্তব্য কৰে। তেওঁ কয় যে সন্ত্ৰাসবাদক নিৰ্মূল কৰিবৰ বাবে ভাৰত চৰকাৰে সেনাবাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব দিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই যুগ যুদ্ধৰ নহয়, কিন্তু এই যুগ সন্ত্ৰাসবাদৰো নহয়। সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰাৰ পাকিস্তানৰ কোনো বিকল্প নাই বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত পৰৱৰ্তী সময়ত আলোচনা হলে কেৱল সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্দৰ্ভতে আলোচনা হ'ব বুলি শ্ৰীমোদীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই এখন উন্নত বিশ্বৰ নিশ্চয়তা দিয়ে। তেওঁ লগতে পাকিস্তানী সেনা আৰু পাকিস্তান চৰকাৰে যিদৰে সন্ত্ৰাসবাদৰ পোষকতা কৰি আহিছে, ইয়ে এদিন দেশখনৰ ধ্বংসৰ কাৰণ হ'ব বুলি সতৰ্ক কৰি দিয়ে। প্ৰধানমন্ত্ৰীয়ে সশস্ত্ৰ সেনাবাহিনী, চোৰাংচোৱা সংস্থা আৰু বিজ্ঞানীসকলক কৃতজ্ঞতা জনাই সেনাবাহিনীৰ এই পৰাক্ৰম আৰু শৌৰ্য দেশৰ প্ৰতিগৰাকী মা, ভগ্নী আৰু জীয়ৰীৰ নামত সমৰ্পণ কৰে। ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান অৰ্থাৎ ডি জি এম অ' পৰ্যায়ৰ বৈঠক কালি অনুষ্ঠিত হয়। দুয়ো দেশৰ অঘোষিত সংঘৰ্ষ বিৰতিৰ পাছত প্ৰথমবাৰৰ বাবে কালি দুয়ো দেশৰ সামৰিক পৰ্যায়ত আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত পাকিস্তানে যুদ্ধবিৰতি উলংঘা নকৰাৰ প্ৰতিশ্ৰুতি দিছে। কালিৰ এই আলোচনাত ভাৰতৰ ডি জি এম অ' লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু পাকিস্তানৰ ডি জি এম অ' মেজৰ জেনেৰেল কাছিফ আব্দুল্লাই অংশগ্ৰহণ কৰে। অৱশ্যে সংঘৰ্ষ বিৰতি উলংঘা কৰিলে ভাৰতে প্ৰত্যুত্তৰ দিব বুলি এই আলোচনাত প্ৰকাশ কৰে। উল্লেখযোগ্য যে 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত 26 জন নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ পাছত ভাৰতে 7 মে'ত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাই ধবংস কৰাৰ পাছত দুয়ো দেশৰ মাজৰ পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটে। পাকিস্তানে জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত নিৰ্বিচাৰ গোলাবৰ্ষণ কৰাৰ লগতে ভাৰতৰ অসামৰিক স্থানক লক্ষ্য কৰি ভালেমান ড্ৰোন নিক্ষেপ কৰে। অৱশ্যে ভাৰতীয় বাহিনীয়ে এই আক্ৰমণসমূহ প্ৰতিহত কৰাৰ লগতে প্ৰত্যুত্তৰ হিচাপে পাকিস্তানৰ সামৰিক ঘাটি আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ধ্বংস কৰে। এনে পৰিস্থিতিত 10 মে'ত পাকিস্তানৰ DGMই ভাৰতৰ DGMৰ সৈতে টেলিফোনযোগে কথা পাতি আক্ৰমণ আৰু সামৰিক অভিযান বন্ধৰ আহ্বান জনায় আৰু ইয়াৰ পাছত সংঘৰ্ষ বিৰতি কৰা হয়। অৱশ্যে সেইদিনা নিশাৰ ভাগতো এই বিৰতি উলংঘা কৰি পাকিস্তানে পুনৰ আক্ৰমণ কৰিছিল। পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণৰ ফলত শ্বহীদ হোৱা মণিপুৰৰ দীপক সিমানগাখাম নামৰ জোৱানজনৰ নশ্বৰ দেহ আজি ইম্ফললৈ অনা হ'ব। সীমান্ত সুৰক্ষা বাহিনী তথা সামৰিক বাহিনীয়ে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰিব। যোৱা শনিবাৰে পাকিস্তানী সেনাৰ অপ্ৰৰোচিত গুলীবৰ্ষণত মণিপুৰৰ এই জোৱানজনৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ 8জন জোৱান গুলীবিদ্ধ হৈছিল। দেওবাৰে চিকিৎসাধীন অৱস্থাত মণিপুৰৰ এই জোৱানজনে শেষ নিশ্বাস ত্যাগ কৰে। মণিপুৰৰ পূব ইম্ফল জিলা নিবাসী দীপক সিমানগাখাম সীমান্ত সুৰক্ষা বাহিনীৰ 7 নম্বৰ বেটেলিয়নত কনিষ্টবল হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে ভাৰত পাকিস্তানৰ এই সংঘৰ্ষত সেনাবাহিনীৰ 5জন জোৱান শ্বহীদ হৈছে। অপাৰেচন সিন্দুৰৰ সফলতাৰ পাছত বিজেপিয়ে আজিৰে পৰা দেশজুৰি 11 দিনীয়া ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে। মোদী চৰকাৰৰ দৃঢ় নেতৃত্ব আৰু সশস্ত্ৰ বাহিনীৰ বীৰত্বৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰৰ অংশ হিচাপে বিজেপিয়ে এই যাত্ৰাৰ আয়োজন কৰিছে। চলিত মাহৰ 23 তাৰিখলৈ হ'বলগীয়া এই অভিযানত সমাজৰ বিশিষ্ট ব্যক্তি, প্ৰাক্তন সেনা জোৱান আৰু সমাজকৰ্মীসকলেও ভাগ ল'ব। দলীয় সূত্ৰই জনোৱা মতে এই অভিযান ৰাজনৈতিক নহৈ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা সমৰ্থন লাভ কৰা এটা বিষয়ৰ প্ৰতি মানুহক সজাগ কৰাৰ প্ৰচেষ্টা। কেইবাখনো জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ যোৱা নিশা সামৰণি পৰে। ভোটগণনাৰ দ্বিতীয় দিনা বিভিন্ন জিলাত বিজেপি আৰু মিত্ৰদলসমূহে শক্তিশালী অগ্ৰগতি লাভ কৰে। আমাৰ সংবাদদাতাসকলে জনোৱা মতে ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি কেইবাখনো জিলাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। নগাঁও জিলাৰ 7টা বিধানসভা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া যোৱা নিশা সামৰণি পৰে। প্ৰাপ্ত ফলাফল অনুসৰি 27খন আসনযুক্ত নগাঁও জিলা পৰিষদত 11খন আসন বিজেপিয়ে লাভ কৰে আৰু 3খন আসন অসম গণ পৰিষদ দলে লাভ কৰিবলৈ সমৰ্থ হয়। কংগ্ৰেছ দলে 13খন আসনত বিজয় সাব্যস্ত কৰে। তিনিচুকীয়া জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। জিলাখনৰ এই ফলাফল সন্দৰ্ভত আমাৰ সংবাদদাতা মনোৰঞ্জন মৰাণে এইদৰে কয়।
পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত তিনিচুকীয়া জিলাত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয়। ভোটগণনাৰ অন্তত বিজেপিয়ে 88 আসনত জয়লাভ কৰে। বিশেষকৈ তিনিচুকীয়া জিলাৰ 22টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত 21টাতে বিজেপিয়ে আৰু 1টাত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। অন্যহাতে আঞ্চলিক পঞ্চায়তৰ সদস্য পদতো বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী অধিক সংখ্যক আসনত জয়ী হয়। গাঁও পঞ্চায়ততো ৱাৰ্ড সদস্য পদত বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। তিনিচুকীয়া জিলাত নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে বিষয়াসকলক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।
শ্ৰীভূমি জিলাৰ 16খন জিলা পৰিষদৰ ভিতৰত 11খন বিজেপিয়ে লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰে 5খনত কংগ্ৰেছে জয়লাভ কৰে। বৰপেটা জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা যোৱা নিশা সম্পন্ন হয়। জিলাখনৰ 19খন জিলা পৰিষদৰ 9খন আসনত কংগ্ৰেছে জয়লাভ কৰে। বিজেপিয়ে 5খন আৰু অসম গণ পৰিষদে 2খন আসন দখল কৰিবলৈ সমৰ্থ হয়। AIUDFয়ে 2খন আসনত জয়লাভ কৰাৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়ে 1খন আসনত জয়লাভ কৰে। জিলাখনৰ 102খন আঞ্চলিক পঞ্চায়তৰ 45খন কংগ্ৰেছ, AIUDFয়ে 23খন আৰু মিত্ৰজোঁটে 21খন আসনত জয়লাভ কৰে। ইয়াৰে ৰাইজৰ দলে 2খন আৰু আম আদমী পাৰ্টীয়ে 1খন আসনত জয়লাভ কৰাৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়ে 10খন আসন দখল কৰে। নলবাৰী জিলাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। জিলাখনৰ ভোটগণনাৰ শেহতীয়া তথ্যৰ সৈতে এয়া আমাৰ সংবাদদাতা ৰমেন কলিতা।
শাসকীয় বিজেপি আৰু অগপ মিত্ৰদলে নলবাৰী জিলাৰ পঞ্চায়ত নিৰ্বাচনত গৰিষ্ঠ সংখ্যক আসন দখল কৰি বিৰোধী কংগ্ৰেছক এক প্ৰকাৰ বিধ্বস্ত কৰি পেলাইছে। আনকি জিলাখনৰ কংগ্ৰেছৰ দখলত থকা বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীসকল সম্পূৰ্ণ ব্যৰ্থ হৈ পৰে। সমষ্টিটোৰ সংখ্যালঘু অধ্যুষিত চৰ অঞ্চলত বিজেপি দলে সম্পূৰ্ণৰূপে নিজৰ দখললৈ নিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে চন্দ্ৰমোহন পাটোৱাৰীৰ টিহু সমষ্টিৰ 1খন জিলা পৰিষদৰ আসনত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হৈ দলটোৰ সন্মান ৰক্ষা কৰিবলৈ সক্ষম হয়। নলবাৰী জিলাৰ 12খন জিলা পৰিষদৰ 11খনতে শাসনাধিষ্ঠ বিজেপি আৰু অগপ দলৰ সমৰ্থিত প্ৰাৰ্থী বিজয়ী হৈছে। ইয়াৰ বিপৰীতে 1খন আসনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয়ী হৈছে। জিলাখনৰ 65খন আঞ্চলিক পঞ্চায়তত বিজেপি দলে 50খনত, অগপ দলে 9খনত আৰু কংগ্ৰেছ দলে 5খন আসনত জয়ী হৈছে। 1খন আসনত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল।
বঙাইগাঁও জিলাৰ মুঠ 65খন আঞ্চলিক পঞ্চায়ত আৰু 12খন জিলা পৰিষদত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে গৰিষ্ঠ সংখ্যক আসন দখল কৰে। যোৰহাট বিধানসভা সমষ্টিত 16খন জিলা পৰিষদৰ 87খনতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰে। সমষ্টিটোৰ 86খন আঞ্চলিক পঞ্চায়তৰ 83খনত বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে। কামৰূপ জিলাৰ মুঠ 24খন জিলা পৰিষদ আসনৰ 22খনত বিজেপিয়ে জয়লাভ কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। চলিত বৰ্ষৰ পৰা ৰাজ্যৰ 10খন আদৰ্শ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে কালি এই কথা প্ৰকাশ কৰে। এই অনুসৰি 2025-26 শৈক্ষিক বৰ্ষত হাইলাকান্দি আদৰ্শ মহাবিদ্যালয়, ওদালগুৰি হৰিহিঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়, চিৰাং, মাজুলী, শোণিতপুৰৰ বৰচলা, মঙলদৈ, গোলকগঞ্জ, ধুবুৰীৰ মাজিৰ আলগা, লাহৰিঘাট আৰু চামগুৰিৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত পাঠদান আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে এই মহাবিদ্যালয়সমূহত 5টা বিষয়ত অধ্যয়নৰ সুযোগ লাভ কৰিব। এই অনুসৰি হাইলাকান্দিত ইংৰাজী, বঙালী, হিন্দী, ভূগোল আৰু সমাজতত্ব বিষয়ত নামভৰ্তিৰ সুবিধা থাকিব। একেদৰে চিৰাঙত ইংৰাজী, অসমীয়া, বড়ো, গণসংযোগ আৰু ভূগোল বিষয়ত পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব। মাজুলীত ইংৰাজী, অসমীয়া, মনোবিজ্ঞান, গণসংযোগ আৰু ভূগোল বিষয়ত সন্নিৱিষ্ট কৰা হৈছে। বাকী মহাবিদ্যালয়সমূহতো এনেধৰণৰ 5টা বিষয়ত পাঠদানৰ সুবিধা থাকিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে এসপ্তাহজোৰা বিৰতিৰ পাছত অহা 17 মে'ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2025 পুনৰ আৰম্ভ হ'ব বুলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ঘোষণা কৰিছে। উল্লেখযোগ্য যে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পাছত 9 মে'ত IPLৰ সকলো মেচ স্থগিত ৰখা হৈছিল। 17 মে'ত IPL পুনৰ আৰম্ভ হোৱাৰ পাছত বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। অৱশ্যে মোহালী অথবা ধৰমশালাত কোনো খেল অনুষ্ঠিত নহয়। পূৰ্বে আহমেদাবাদত হ'বলগীয়া মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে পঞ্জাব কিংছৰ খেলখন 26 মে'ত জয়পুৰৰ SMS ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্দি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
পেহেলগাম নৰসংহাৰৰ পুতক তুলি পাকিস্তানৰ 9টাকৈ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস আৰু পাকিস্তানেৰে সংঘৰ্ষ বিৰতিত উপনীত হোৱাৰ পাছত কালি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীৰ ভাষণৰ বিস্তৃত খবৰ অন্যান্য কাকতৰ লগতে অসমীয়া প্ৰতিদিন কাকতেও প্ৰকাশ কৰিছে। মহানগৰীৰ আমবাৰীৰ পৰা নুনমাটিলৈ নিৰ্মাণ কাৰ্য চলি থকা উৰণ সেতুৰ বাবে লক্ষ্মীনাথ বেজবৰুৱা চকৰ পৰা দেওবাৰে নিশা সাহিত্যৰথী প্ৰতিমূৰ্তি আঁতৰ কৰা হয়। সচেতন নাগৰিকৰ বিৰোধিতাকো আওকাণ কৰি সাহিত্যৰথীজনাৰ প্ৰতিমূৰ্তি আঁতৰোৱাৰ বাতৰিটো দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। পঞ্চায়ত নিৰ্বাচনত উজনিত বিৰোধী সম্পূৰ্ণৰূপে উৎখাত হয়, এই বাতৰি প্ৰকাশ কৰি দৈনিক জনমভূমি কাকতৰ বাতৰিৰ শিৰোনাম বিজেপি মিত্ৰজোঁটৰ চুনামি। ভাৰত আৰু পাকিস্তানে জল, স্থল, অন্তৰীক্ষ সকলোতে সংঘৰ্ষ বিৰতি পালন কৰিব, DGMO পৰ্যায়ৰ বৈঠকৰ পাছত এই সিদ্ধান্ত দুয়োখন দেশৰ। অন্যান্য কাকতৰ লগতে আমাৰ অসম কাকতেও এই বাতৰিটো প্ৰকাশ কৰিছে। পঞ্চায়ত নিৰ্বাচনত ধনবল বাহুবলৰ ৰাজনীতিৰে শাসক পক্ষই জয়লাভ কৰা বুলি বিৰোধী সৰব হৈ পৰিছে। বিৰোধীৰ কেইবাগৰাকীও নেতাই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কৰা মন্তব্যৰে দৈনিক অগ্ৰদূত কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে লাভ কৰা সফলতাৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজয়ৰ এই ধাৰাবাহিকতা আগন্তুক বিধানসভা নিৰ্বাচনলৈও থাকিব। এই বাতৰি অসমীয়া খবৰ কাকতৰ। প্ৰতিথজহা সাহিত্যিক, সাংবাদিক তথা কথাশিল্পী হোমেন বৰগোহাঁইৰ কালি চতুৰ্থ পুণ্যতিথিত ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। নিয়মীয়া বাৰ্তা কাকতে ফটোসহ এই বাতৰি প্ৰকাশ কৰিছে। পাকিস্তানৰ সৈতে যদি কোনো আলোচনা হয় তেন্তে কেৱল সন্ত্ৰাসবাদ আৰু পাক অধিকৃত কাশ্মীৰ সম্পৰ্কতহে আলোচনা হ'ব, এই বাতৰি প্ৰকাশ কৰি দি আছাম ট্ৰিবিউন কাকতৰ শিৰোনাম অপাৰেচন সিন্দুৰ ইজ নিউ পলিচি এগেইনষ্ট টেৰৰ PM। কাৰো পৰমাণু ভাবুকিলৈ ভাৰতে ভয় নকৰে, দ্য চেণ্টিনেল কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণ টেৰৰ এণ্ড টক কেনট কো এক্সিট শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। পাকিস্তানে সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰিলে উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। ভাৰত পাকিস্তানৰ সংঘৰ্ষ বিৰতিৰ পাছত প্ৰথমবাৰৰ বাবে দুয়ো দেশৰ মাজত DGMO পৰ্যায়ৰ বৈঠক। কেইবাখনো জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাৰ সামৰণি, বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত। এই বছৰতে ৰাজ্যৰ 10খন আদৰ্শ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ প্ৰকাশ। আৰু 17 মে'ত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ পুনৰ আৰম্ভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11:20 মুখ্য বাতৰি শুনিবলৈ পাব।